এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় চৰকাৰে বিগত 11 বছৰত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ উন্নয়নৰ বাবে কঠোৰভাৱে পৰিশ্ৰম কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত সংবিধানৰ চাওতালী ভাষাৰ সংস্কৰণ উন্মোচন কৰে। মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে সুশাসন অমূলক ধাৰণা নহয় বৰং স্বচ্ছতা, উত্তৰদায়িত্ব আৰু নাগৰিক কেন্দ্ৰিক বিতৰণ প্ৰক্ৰিয়াৰ মাজত নিহিত হৈ থকা দৈনিক প্ৰশাসনিক দায়িত্ব বুলি মন্তব্য কৰিছে। প্ৰভু যীশুৰ জন্মদিন উপলক্ষে সমগ্ৰ বিশ্বতে আজি ধৰ্মীয় ৰীতি নীতি আৰু আনন্দ উৎসাহেৰে বৰদিন পালন কৰা হৈছে। আৰু অসমৰ ছোৱালী দলে অস্মিতা পূব মণ্ডল জুনিয়ৰ হকী লীগ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে বিগত 11 বছৰত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ উন্নয়নৰ বাবে আৰু তেওঁলোকক প্ৰকৃত শাসন তথা ধৰ্মনিৰপেক্ষতাৰ নীতি অনুযায়ী কোনোধৰণৰ বৈষম্য অবিহনে বিভিন্ন আঁচনিৰ লাভ প্ৰদানৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্নৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ 101 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে আজি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণাস্থল উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰী আঁচনিসমূহৰ প্ৰসাৰে বৰ্তমান চৰকাৰৰ মন্ত্ৰ আৰু সম্প্ৰতি কোটি কোটি লোকে এনে আঁচনিৰ উপকাৰ লাভ কৰিছে। জন্মবাৰ্ষিকী উপলক্ষে অটল বিহাৰী বাজপেয়ীৰ কথা স্মৰণ কৰি শ্ৰীমোদীয়ে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে লোৱা পদক্ষেপসমূহে দেশৰ উন্নয়ন প্ৰেক্ষাপট সলনি কৰিছে। তেওঁ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ গ্ৰাম্য চড়ক যোজনাৰ বিষয়ে উল্লেখ কৰে আৰু বিগত 11 বছৰত আঁচনিখনৰ অধীনত 4 লাখ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা বুলি জানিবলৈ দিয়ে। তেওঁ ৰাষ্ট্ৰক নায়কসকলক যথোচিত সন্মান দিয়াৰ বাবে আৰু সকলো অনুষ্ঠান প্ৰতিষ্ঠান দলীয় নেতাৰ নামেৰে নামাকৰণ কৰাৰ বাবে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। উত্তৰ প্ৰদেশৰ ভাৱমূৰ্তি সলনি হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি ৰাজ্যখন উন্নয়নৰ আন এটা নাম হৈ পৰিছে। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যিক মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। প্ৰতিৰক্ষা মন্ত্ৰী তথা লক্ষ্ণৌৰ স্থানীয় সাংসদ ৰাজনাথ সিঙে তেওঁৰ ভাষণত কয় যে অটল বিহাৰী বাজপেয়ীয়ে সংস্কৃতি, সমাজ আৰু ৰাজনীতিৰ ক্ষেত্ৰলৈ অপাৰ অৱদান আগবঢ়াই থৈ গৈছে। আমাৰ লক্ষ্ণৌৰ সংবাদদাতাই জনাইছে যে ঐতিহাসিক ৰাষ্ট্ৰীয় স্মাৰক আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰেৰণাদায়ক চৌহদ হিচাপে প্ৰায় 230 কোটি টকা ব্যয়েৰে 65 একৰ ভূমিত ৰাষ্ট্ৰীয় প্ৰেৰণাস্থল নিৰ্মাণ কৰি উলিওৱা হৈছে। ইয়াত প্ৰয়াত বাজপেয়ীৰ লগতে ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ 65 ফুট উচ্চতাৰ একোটাকৈ ব্ৰঞ্জৰ মূৰ্তি থাকিব। এই মূৰ্তিকেইটাৰ জৰিয়তে ভাৰতৰ ৰাজনৈতিক চিন্তা, ৰাষ্ট্ৰ নিৰ্মাণ আৰু জনসাধাৰণৰ জীৱনলৈ তেওঁলোকে আগবঢ়োৱা অনবদ্য অৱদানসমূহক সোঁৱৰণ কৰা হ'ব। ৰাষ্ট্ৰ প্ৰেৰণাস্থলৰ ভিতৰত 98,000 বৰ্গফুট এলেকা সামৰি পদুম ফুলৰ আৰ্হিত এটা অত্যাধুনিক সংগ্ৰহালয়ো নিৰ্মাণ কৰি উলিওৱা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত সংবিধানৰ চাওতালী ভাষাৰ সংস্কৰণ উন্মোচন কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সংবিধানৰ চাওতালী ভাষাটো উপলব্ধ হোৱাটো চাওতাল সম্প্ৰদায়ৰ লোকৰ বাবে সঁচাকৈয়ে গৌৰৱৰ বিষয়। তেওঁ কয় যে ইয়াৰ ফলত চাওতাল সম্প্ৰদায়ৰ লোকসকলে নিজৰ ভাষাত সংবিধান পঢ়িব পাৰিব। অনুষ্ঠানত আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল উপস্থিত থাকে। সুশাসন অমূলক অৱধাৰণা নহয় বৰং স্বচ্ছতা, উত্তৰদায়িত্ব আৰু নাগৰিক কেন্দ্ৰিক বিতৰণ প্ৰক্ৰিয়াৰ মাজত নিহিত হৈ থকা দৈনিক প্ৰশাসনিক দায়িত্ব বুলি কৰ্মচাৰী ৰাজহুৱা ওজৰাপত্তি আৰু নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে মন্তব্য কৰিছে। সুশাসন দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত সুশাসন কাৰ্যপ্ৰণালী বিষয়ত ৰাষ্ট্ৰীয় কৰ্মশালাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। ডঃ সিঙে কয় যে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সমন্বিত প্ৰচেষ্টাৰ বাবেই প্ৰশাসনিক দক্ষতা বৃদ্ধি পাইছে আৰু সামাজিক কল্যাণ সম্পৰ্কীয় সুফল লাভৰ প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে প্ৰাক্তন সৈনিকৰ বাবে সংৰক্ষণ সম্পৰ্কীয় নীতি নিৰ্দেশনাৰ সংগ্ৰহ, কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত নিয়োগ নিয়ম, সৃজন আহিলা আৰু কৰ্মযোগী ডিজিটেল শিকন পৰীক্ষাগাৰৰ দ্বিতীয় সংস্কৰণকে ধৰি 5টা গুৰুত্বপূৰ্ণ উদ্যম মুকলি কৰে। শাসন প্ৰক্ৰিয়া শক্তিশালী কৰা আৰু দ্ৰুত পৰিৱৰ্তনশীল প্ৰশাসনিক প্ৰেক্ষাপটৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে অসামৰিক সেৱাৰ বিষয়াসকলক সাজু কৰি তোলাই এই উদ্যমসমূহৰ মূল উদ্দেশ্য বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰভু যীশুৰ জন্মদিন উপলক্ষে সমগ্ৰ বিশ্বতে আজি ধৰ্মীয় ৰীতি নীতি আৰু আনন্দ উৎসাহেৰে বৰদিন পালন কৰা হৈছে। বৰদিন উপলক্ষে বিশ্বৰ বিভিন্ন প্ৰান্তত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে মাজনিশাৰে পৰা সমূহীয়া প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিছে। গীৰ্জাসমূহৰ লগতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাসগৃহসমূহতো বিভিন্ন আলোকসজ্জা, খ্ৰীষ্টমাছ ট্ৰী, ৰং বিৰঙী ফুল, তৰা আদিৰে আটক ধুনীয়াকৈ সজাই তোলা হৈছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে বৰদিন উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এই উৎসৱে আমাক যীশুখ্ৰীষ্টই মানৱ জাতিৰ কল্যাণৰ বাবে কৰা ত্যাগৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে বৰদিনে জনসাধাৰণক শান্তি, সম্প্ৰীতি, সমতা আৰু সমাজৰ প্ৰতি সেৱাৰ প্ৰমূল্যৰাজি সুদৃঢ় কৰিবলৈ অনুপ্ৰাণিত কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে যীশুখ্ৰীষ্টই দেখুৱাই থৈ যোৱা পথ অনুসৰণ কৰি দয়া, কৰুণা আৰু পাৰস্পৰিক সম্প্ৰীতিৰে ভৰা এখন সমাজ গঢ়াৰ বাবে কাম কৰাৰ সংকল্প ল'বলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বৰদিন উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে যীশুখ্ৰীষ্টৰ শিকনিৰাজিয়ে সামাজিক বান্ধোন সুদৃঢ় কৰে আৰু সমাজত স্থায়ী শান্তি প্ৰসাৰত সহায় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰদিন উপলক্ষে নতুন দিল্লীত কেথেড্ৰেল চাৰ্চত বিশেষ প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে বৰদিনে সমাজক দয়া, কৰুণা আৰু সদিচ্ছাৰ ভাৱ জগাই তোলে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে দিল্লীৰ একাংশ কাপোৰত ৰং দিয়া গোটে অবৈধভাৱে গভীৰ নলীনাদ ব্যৱহাৰ কৰা সন্দৰ্ভত দুমাহৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশনা দিছে। নৰেলা, ভাৱনা, মায়াপুৰী আৰু লৰেঞ্চ ৰোডত অৱস্থিত কেইবাটাও ৰং দিয়া গোটে বাধ্যতামূলক অনুমতি অবিহনে কাম কাজ চলাই থকা বুলি দাখিল কৰা অভিযোগৰ শুনানি গ্ৰহণ কৰি সেউজ ন্যায়াধীকৰণে এইদৰে ৰায় দিয়ে। ৰং দিয়া গোটসমূহে আগতীয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ নকৰাকৈ বিষাক্ত পদাৰ্থ নলা নৰ্দমা আৰু মুকলি পথাৰত পেলোৱা আৰু ইয়াৰ ফলত ভূগৰ্ভৰ পানী প্ৰদূষিত তথা স্বাস্থ্য সম্পৰ্কীয় সমস্যা সৃষ্টি হোৱা বুলিও অভিযোগ উত্থাপিত হৈছে। নাইজেৰিয়াৰ উত্তৰ পূব প্ৰান্তৰ মাইডুগুৰিত এটা মছজিদত কালি নামাজৰ সময়ত হোৱা বিস্ফোৰণত 5 লোকে প্ৰাণ হেৰুৱায় আৰু 35 আহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে এতিয়ালৈ কোনো সন্ত্ৰাসবাদী সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আত্মঘাতী বোমাৰুৰ ব্যৱহাৰ লৈ চাই বকো হাৰাম নামৰ সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণ সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত সন্ত্ৰাসবাদ প্ৰতিৰোধী সন্মিলন মুকলি কৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সন্মিলনত ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰা হ'ব। সন্মিলনত সন্ত্ৰাসবাদৰ বিভীষিকাৰ বিৰুদ্ধে সমন্বিত ব্যৱস্থা গ্ৰহণৰ বাবে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক মাধ্যম স্থাপন কৰি বিভিন্ন পক্ষৰ মাজত সমন্বয় গঢ়ি তোলাৰ বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ওড়িশা এতিয়া নক্সালবাদৰ কবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে। নক্সালমুক্ত ভাৰত গঢ়াৰ দিশত লাভ কৰা উল্লেখযোগ্য মাইলৰ খুঁটিৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ওড়িশাৰ কান্দামালাত সংঘটিত এটা ডাঙৰ অভিযানে কেন্দ্ৰীয় সমিতিৰ সদস্য গণেশ উইকেসহ 6 নক্সালবাদীক নিধন কৰিছে। লগতে তেওঁ জনায় যে 2026 31 মাৰ্চৰ আগতেই নক্সালবাদ নিৰ্মূল কৰাৰ বাবে চৰকাৰে সংকল্প গ্ৰহণ কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি তামিলনাডুৰ কুদালুৰত সংঘটিত এটা মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে উপৰাষ্ট্ৰপতিগৰাকীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ সমবেদনা জনায়। লগতে দুৰ্ঘটনাত আপোনজনক হেৰুওৱাসকলে সাহস আৰু শক্তি লাভ কৰাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনাৰ বাবে প্ৰাৰ্থনা জনায়। অসমৰ ছোৱালী দলে অস্মিতা পূব মণ্ডল জুনিয়ৰ হকী লীগ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। অসমে আজি গুৱাহাটীৰ ভেটাপৰাস্থিত মৌলানা মহম্মদ তয়েবুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় স্থান নিৰ্ধাৰণকাৰী খেলত ত্ৰিপুৰাক 16-0 গলত পৰাস্ত কৰে। ওড়িশাই মিজোৰামক 4-3 গলত ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় চৰকাৰে বিগত 11 বছৰত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ উন্নয়নৰ বাবে কঠোৰভাৱে পৰিশ্ৰম কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত সংবিধানৰ চাওতালী ভাষাৰ সংস্কৰণ উন্মোচন কৰে আৰু অসমৰ ছোৱালী দলে অস্মিতা পূব মণ্ডল জুনিয়ৰ হকী লীগ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।